হিতুপদেশ সাত অধ্যায়। বেইচাৰ পৰা আঁতৰি থকা ভাল। হে মোৰ পুত্ৰ, মোৰ বাক্য পালন কৰা আৰু মোৰ আজ্ঞাবোৰ তোমাৰ হৃদয়ত সংগ্ৰহ কৰা। মোৰ আজ্ঞা পালন কৰি জীৱন ধাৰণ কৰা। তোমাৰ চকুৰ মণিৰ দৰে মোৰ নিৰ্দেশ মানি চলা। সেইবোৰ তোমাৰ আঙুলিত বান্ধা আৰু তোমাৰ হৃদয় ফলিত লিখি ৰাখা। প্ৰজ্ঞাক কোৱা, তুমি মোৰ ভনী, আৰু সুবিবেচনাক কোৱা, তুমি মোৰ আত্মীয়। প্ৰলোভনকাৰী আৰু মুখৰ বাক্যৰে বিবিচাৰ কৰা মহিলাৰ পৰা নিজকে ৰক্ষা কৰা। মোৰ ঘৰৰ খিৰিকীৰ ওচৰত থিয় হৈ মই জালিৰে বাহিৰলৈ চাইছিলোঁ, আৰু মই বহুতো শিক্ষা নোপোৱা যুৱকসকলক দেখিছিলোঁ। যুৱকসকলৰ মাজত মই এজন জ্ঞানশূন্য যুৱকক দেখিছিলোঁ। সেই যুৱকজনে তাই ঘৰৰ ওচৰৰ বাটেৰে গৈ আছিল, আৰু তেওঁ ঘৰলৈ গ'ল। সেইদিনা সন্ধ্যা চকামকা সময় আছিল, ৰাতি আৰু আন্ধাৰৰ সেই সময়, আৰু সেই ঠাইত এগৰাকী মহিলাই তেওঁক লগ পালে। বেইচাৰ দৰে তাই পোচাক, আৰু তাই জানিছিল তাই তাত কিয় আছিল। তাই কোলাহলপূৰ্ণ আৰু উশৃংখল। তাই ভৰি ঘৰত নাথাকে। তাই কেতিয়াবা বাটত, কেতিয়াবা বজাৰত উপস্থিত হয়। তাই প্ৰতিটো চকতে বাট চাই থাকে। সেয়ে তাই তেওঁক সাবুতি ধৰি চুমা খালে। তাই দুঃসাহসেৰে তেওঁক ক'লে, মই আজি মোৰ মংগলাৰ্থক বলিদান কৰিলোঁ, মই মোৰ সংকল্প সিদ্ধ কৰিলোঁ। সেয়ে মই আপোনাক লগ পাবলৈ বাহিৰলৈ আহিলোঁ। মই আগ্ৰহেৰে আপোনাক বিচাৰিছিলোঁ, আৰু মই আপোনাক বিচাৰি পালোঁ। মই মোৰ বিছনা মিছৰৰ পৰা অনা ৰঙীন কাপোৰেৰে ঢাকিলোঁ। মই গন্ধৰস, অগৰু আৰু ডালচেনীৰে মোৰ বিছনা সুগন্ধি কৰিলোঁ। আহা, আমি ৰাতিপুৱালৈকে প্ৰেমত লীন হৈ থাকোঁ। আহা, আমি বেলেগ ধৰণে প্ৰেম উপভোগ কৰোঁ। মোৰ স্বামী ঘৰত নাই, তেওঁ দূৰ যাত্ৰাত গৈছে। তেওঁৰ লগত ধনৰ মোনা লৈ গৈছে। তেওঁ পূৰ্ণিমা দিনাহে ঘূৰি আহিব। তাই প্ৰলোভনযুক্ত কথাৰে তেওঁক মান্তি কৰালে, আৰু তাই মধুৰ কথাৰে বাধ্য কৰালে। তেওঁক কাটিবলৈ নিয়া গৰুৰ দৰে বা ফাণ্ডত ধৰা পৰা হৰিণৰ দৰে তাই পাছে পাছে গ'ল। যেতিয়ালৈকে কলিজাৰ মাজেৰে কাৰে নিবিন্ধে বা চৰাই জালৰ ফাণ্ডত পৰিবলৈ যিদৰে শীঘ্ৰে উৰি যোৱাৰ দৰে ইয়াৰ মূল্য যে তেওঁৰ জীৱন হ'ব পাৰে, সেই কথা তেওঁ নজনাকৈ তাইৰ পাছে পাছে গৈ থাকিল। আৰু এতিয়া হে মোৰ পুত্ৰ, মোৰ কথা শুনা, মই কোৱা কথালৈ মনোযোগ দিয়া। তোমাৰ হৃদয় তাইৰ ফাললৈ ঢাল খাব নিদিবা, আৰু তুমি তাইৰ পথত গৈ বিপদগামী নহবা। তাই অনেকক আনি নষ্ট কৰিছে, তেওঁলোকক গণনা কৰিব নোৱাৰি। তাই ঘৰেই চিউললৈ যোৱা বাট আৰু মৃত্যুৰ অন্তপুৰলৈ নামি যোৱা পথ।